এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্যৰ বিভিন্ন জিলাত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত ৰাজ্যিক ভিত্তিত আয়োজিত অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ধ্ৰুৱজ্যোতি বৰা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকৰ পৰিচালনাত অনুষ্ঠিত আন্তঃ সংবাদ প্ৰতিষ্ঠান প্ৰাইজমণি কুইজ প্ৰতিযোগিতাত অসমীয়া প্ৰতিদিন কাকতৰ দিলীপ কুমাৰ শৰ্মা, উৎপল কুমাৰ দাস আৰু বিদ্যুৎ কুমাৰ শৰ্মাৰ দলে প্ৰথম স্থান লাভ কৰে। দৈনিক জনমভূমি কাকতৰ অংকুৰ জ্যোতি শৰ্মা, দীপক চক্ৰৱৰ্তী আৰু জয়ন্ত ফুকনৰ দলে দ্বিতীয় স্থান লাভ কৰে। আকাশবাণী গুৱাহাটীৰ ইন্দ্ৰজিৎ দাস, নিভাৰাণী ৰায় আৰু দেৱাশিষ ৰাজকুমাৰৰ দলে তৃতীয় স্থান লাভ কৰে। উল্লেখযোগ্য যে আটাইকেইটা বিজয়ী দলতে আকাশবাণী গুৱাহাটীৰ সদস্য আছে। প্ৰেছ দিৱসৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটী প্ৰেছ ক্লাবে চাৰিগৰাকী প্ৰবীণ সাংবাদিকক সম্বৰ্ধনা জনায়। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই সাংবাদিকসকলক তথ্য সমৃদ্ধ বাতৰি প্ৰদান কৰিবলৈ আহ্বান জনায়।
আজিৰ দিনটোত নেশ্যনেল প্ৰেছ ডে, ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় আৰু বিগত বৰ্ষৰ নিচিনাকে আমি এইটো বৰ্ষতো আমাৰ কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ সংবাদসেৱীসকলক লৈ আমি এখন ইয়াতে আলোচনা চক্ৰ এখন পাতিছিলো। বিশিষ্ট সাংবাদিক, এসময়ৰ সাংবাদিক, লগতে তেখেত প্ৰাক্তন জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া অনুপজ্যোতি চৌধুৰীদেৱক আমি মাতিছিলো। তেখেতে যথেষ্ট তত্ত্ব সমৃদ্ধ বক্তৃতা প্ৰদান কৰিলে আৰু লগতে সকলো সাংবাদিকৰ লগত আমি মত বিনিময় কৰিলো আৰু এক সুন্দৰ অনুষ্ঠান আমি অনুষ্ঠিত কৰিলো। বিশেষকৈ এইটো বছৰৰ 2025 বৰ্ষৰ চেনেল প্ৰেছ ডেৰ থিমটো আছিলে বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদ সেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্ৰদান।
শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, নগাঁও, দৰং, লখিমপুৰ, ধেমাজিকে ধৰি প্ৰায়বোৰ জিলাতে আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। শোণিতপুৰ জিলাৰ ৰঙাপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলগুৰি ঘৰৰালী আদৰ্শ চিকিৎসালয়খন আজি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে উদ্বোধন কৰে। 5,05,00,000 টকা ব্যয় সাপেক্ষে এই আদৰ্শ চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীকে ধৰি বিভাগটোৰ ভালেকেইগৰাকী বিষয়া উপস্থিত থাকে। অনুষ্ঠানত ভাষণ দি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে কয় যে এই আদৰ্শ চিকিৎসালয়খনৰ জৰিয়তে ফুলগুৰি, ঘৰৰালী, আমতল, বৰজুলী, হাতীপুখুৰী, নেপালীপাম, বাহুমাৰী, পাগলাবিল, চনাবিল আদি অঞ্চলৰ 13,00,000ৰো অধিক লোক উপকৃত হ'ব। বড়ো সাহিত্য সভাৰ 74 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি BTRৰ জিলাকেইখনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত আজি বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। ইপিনে চিৰাং জিলাৰ বিজনীৰ বৰলাও গাঁৱৰ ঠেংফাখৰী পথাৰত অহা বছৰ হ'বলগীয়া বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ লাই খুঁটা স্থাপন কৰা হয়। অহা 9 জানুৱাৰীৰ পৰা 3 দিনীয়াকৈ এই অধিৱেশন অনুষ্ঠিত হ'ব। আজি বিজনীৰ বিভিন্ন দল সংগঠন আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ উপস্থিতিত BTCৰ কাৰ্যবাহী সদস্য দেৰহাছাদ বসুমতাৰীয়ে লাই খুঁটা স্থাপন কৰে। অনুষ্ঠানত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি ডঃ সুৰত নাৰ্জাৰী, মুখ্য সম্পাদক নীলকান্ত গোয়াৰীৰ লগতে BTCৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগোয়াৰী উপস্থিত থাকে। নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰত চলি থকা 92 সংখ্যক ৰাস মহোৎসৱ উপলক্ষে কাইলৈ জিলাখনত স্থানীয় বন্ধৰ দিন ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে এটা নিৰ্দেশযোগে এই বন্ধ ঘোষণা কৰে। বন্ধৰ সময়ছোৱাত ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহ আদালতসমূহ বন্ধ থাকিব। অৱশ্যে জৰুৰী সেৱাসমূহ চলি থাকিব। আহোমসহ 6টা জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্ত শাসনৰ দাবীত আজি সন্ধিয়া সদৌ টাই আহোম ছাত্ৰ সন্থাই শিৱসাগৰত বিশাল জোৰ সমদল উলিয়ায়। আটাচুৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত তলাতল ঘৰৰ বাকৰিৰ পৰা শিৱসাগৰ চহৰলৈ এই জোৰ সমদল উলিওৱা হয়। আটাচুৰ বিষয়ববীয়া আৰু কৰ্মীসকলৰ উপৰি জনগোষ্ঠীটোৰ বহু সংখ্যক লোকে বিভিন্ন শ্লোগানেৰে জনজাতিকৰণৰ দাবী জনায়। পশ্চিম কাৰ্বি আংলং জিলা সদৰ হামৰেণত আজি জিলা আৰক্ষীৰ উদ্যোগত শিশু অধিকাৰ সুৰক্ষা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। হামৰেণৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই সজাগতা সভাত জিলা আৰক্ষীৰ কেইবাগৰাকী বিষয়াৰ উপৰি শিশু অধিকাৰ সুৰক্ষা সমিতিৰ বিষয়াসকল উপস্থিত থাকে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।